ইষ্টে দুই অধ্যায়। ইষ্টেৰে ৰাণীপদ পোৱা। এই সকলো ঘটনাৰ পাছত ৰজা অহছবেৰুচ শুদ্ধ শান্ত হ'ল। তাৰ পাছত তেওঁ ৰাণী ভুৱেষ্টি আৰু তেওঁ কৰা কাৰ্যৰ বিষয়ে চিন্তা কৰিলে। তেওঁ ৰাণীৰ বিৰুদ্ধে দিয়া আজ্ঞাৰ বিষয়েও চিন্তা কৰিলে। তেতিয়া ৰজাৰ পৰিচৰ্যা কৰা যুৱকজনে তেওঁক ক'লে, মহাৰাজৰ বাবে সুন্দৰী যুৱতী কুমাৰী বিচাৰ কৰা হওক। মহাৰাজে নিজৰ ৰাজ্যৰ সকলো প্ৰদেশত বিষয়াসকলক নিযুক্ত কৰক, যাতে তেওঁলোকে সকলো ফালৰ পৰা সুন্দৰী যুৱতী কুমাৰী সুচন ৰাজপ্ৰসাদৰ অন্তপুৰলৈ আনি গোটাব পাৰে। ৰজাৰ কৰ্মচাৰী নপুংসক হেগৈ মহিলাসকলৰ দায়িত্বত আছিল। তেওঁ তত্বাৱধানত সুন্দৰী কুমাৰীসকলক ৰখা হওক আৰু হেগৈয়ে তেওঁলোকক তেওঁলোকৰ প্ৰসাধনবোৰ দিয়ক। যিগৰাকী যুৱতীয়ে মহাৰাজক সন্তুষ্ট কৰিব, সেইগৰাকীয়ে বস্তিৰ স্থানত ৰাণী হওক। এই পৰামৰ্শত ৰজাই সন্তুষ্ট হৈ সেইদৰে কৰিলে। সেই সময়ত মদক্ষয় নামেৰে সুচন ৰাজপ্ৰসাদত এজন যিহুদী লোক আছিল। তেওঁ পিতৃ জাইৰৰ পিতৃ চিমি আৰু চিমিৰ পিতৃ কিছ আছিল। কিছ এজন বিঞ্জামিনীয়া লোক আছিল। বাবিলৰ ৰজা নবুখদনেচৰে বন্দী কৰি নিয়া যিহুদাৰ ৰজা জকনিয়াৰ লগত যি লোকসকলক বন্দী কৰি লৈ গৈছিল, তেওঁলোকৰ লগত জেৰুচালেমৰ পৰা মদক্ষয়কো বন্দী কৰি লৈ গৈছিল। মদক্ষয়ে নিজৰ দদায়েকৰ জীয়েক হৎসাক অৰ্থাৎ ইষ্টেৰক প্ৰতিপালন কৰিছিল। কাৰণ তেওঁ পিতৃ মাতৃ নাছিল, তেওঁ যুৱতী দেহৰ গঠন সুন্দৰ আৰু বাহ্যিক ৰূপ আকৰ্ষণীয় আছিল। মদক্ষয়ে তেওঁক নিজৰ ছোৱালীৰ দৰে প্ৰতিপালন কৰিছিল। ৰজাৰ আদেশ আৰু নিৰ্দেশ ঘোষণা কৰাৰ পাছত সুচন ৰাজপ্ৰসাদলৈ অনেক যুৱতীক অনা হৈছিল। তেওঁলোকক নপুংসক হেগৈৰ তত্বাৱধানত ৰখা হৈছিল। তেওঁলোকে ইষ্টেৰকো ৰাজপ্ৰসাদলৈ আনি মহিলাক তত্বাৱধান লোৱা হেগৈৰ অধীনত ৰাখিছিল। ইষ্টেৰে হেগৈক সন্তুষ্ট কৰি তেওঁ অনুগ্ৰহ লাভ কৰিলে। লগে লগে তেওঁ ইষ্টেৰক প্ৰসাধন আৰু তেওঁ ভাগৰ খাদ্য দিলে। ৰাজপ্ৰসাদৰ পৰা সাতগৰাকী দাসী তেওঁৰ বাবে নিযুক্ত কৰিলে আৰু দাসীসকলৰ সৈতে তেওঁক মহিলা গৃহৰ উত্তম ঠাইলৈ স্থানান্তৰ কৰিলে। ইষ্টেৰে নিজৰ লোকসকলৰ বা সম্পৰ্কীয়সকলৰ বিষয়ে কাকো একো কোৱা নাছিল, কাৰণ মদক্ষয়ে তেওঁক সেই কথা ক'বলৈ নিষেধ কৰিছিল। ইষ্টেৰ কেনেদৰে আছে আৰু তেওঁলৈ কি কৰা হ'ব, সেই কথা জানিবলৈ মদক্ষয়ে প্ৰতিদিনে মহিলা গৃহৰ বাহিৰত থকা চোতালেদি অহা যোৱা কৰিছিল। ৰজা অহছবেৰুচৰ ওচৰলৈ যাবৰ বাবে যেতিয়া কোনো এগৰাকী যুৱতী পাল পৰে, তেতিয়া যুৱতীসকললৈ কৰা নিয়ম অনুসাৰে প্ৰতিগৰাকী যুৱতীয়ে বাৰমাহ সৌন্দৰ্যৰ চৰ্চা কৰিব লাগে। তাৰে ছমাহ গন্ধৰস তেল আৰু ছমাহ সুগন্ধি দ্ৰব্য আৰু প্ৰসাধনেৰে নিজকে প্ৰস্তুত কৰিব লাগে। এগৰাকী যুৱতীক যেতিয়া ৰাজপ্ৰসাদত ৰজাৰ ওচৰলৈ লৈ যোৱা হয়, তেতিয়া সেই যুৱতীয়ে যি ইচ্ছা কৰে সেয়াই সকলো মহিলাৰ গৃহৰ পৰা তেওঁক দিয়া হয়। তেওঁ সন্ধ্যাবেলা ভিতৰলৈ যাব লাগে আৰু ৰাতিপুৱা মহিলাৰ দ্বিতীয় গৃহলৈ উভতি আহিব লাগে। উপপত্নীসকলৰ দায়িত্বত থকা ৰজাৰ কৰ্মচাৰী নপুংসক ছাচগজৰৰ তত্বাৱধানত তেওঁক ৰখা হয়। ৰজাই তেওঁত সন্তুষ্ট হৈ পুনৰ তেওঁক নমতালৈকে তেওঁ ৰজাৰ ওচৰলৈ পুনৰ নাযায়। ৰজাৰ ওচৰলৈ যাবৰ বাবে যেতিয়া ইষ্টেৰৰ অবিহৰিয়েলৰ ছোৱালী ইষ্টেৰৰ দদায়েক মদক্ষয়ে তেওঁক নিজৰ ছোৱালীৰ দৰে প্ৰতিপালন কৰিছিল, সময় হ'ল। তেতিয়া তেওঁ মহিলাসকলৰ তদাৰক ৰাজ নপুংসক হেগৈয়ে পৰামৰ্শ কৰা বস্তুৰ বাহিৰে তেওঁ আন একো নুখুজিলে। ইষ্টেৰক দেখা সকলোৰে পৰা তেওঁ দয়া লাভ কৰিলে। ৰজা অহছবেৰুছৰ ৰাজপ্ৰসাদলৈ তেওঁ ৰাজত্বৰ সপ্তম বছৰৰ দশম মাহ টেবেটত ইষ্টেৰক তেওঁৰ ওচৰলৈ লৈ যোৱা হৈছিল। ৰজাই আন সকলো মহিলাতকৈ ইষ্টেৰক বহুত ভাল পালে আৰু আন সকলো কুমাৰীতকৈ তেওঁ ৰজাৰ দৃষ্টিত অধিক মৰম আৰু অনুগ্ৰহ পালে। সেয়ে ৰজাই তেওঁ মূৰত ৰাজমুকুট দি বস্তিৰ পদত তেওঁক ৰাণী পাতিলে। তাৰ পাছত ৰজাই তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসসকলৰ বাবে ইষ্টেৰৰ ভোজ বুলি এটা ডাঙৰ ভোজ দিলে আৰু সকলো প্ৰদেশৰ কৰ ৰেহাই দিবলৈ অনুমতি দিলে। তেওঁ ৰাজকীয় দানশীলতা অনুসাৰে উপহাৰো দিলে। দ্বিতীয়বাৰ কুমাৰীসকল গোট খোৱাৰ সময়ত মদখয়ে ৰাজদুৱাৰত বহি আছিল। মদখয়ৰ নিৰ্দেশ অনুসাৰে সেই সময়লৈকে ইষ্টেৰে নিজৰ সম্পৰ্কীয় বা লোকসকলৰ বিষয়ে কাকো কোৱা নাছিল। ইষ্টেৰে মদখয়ৰ ওচৰত প্ৰতিপালিত হোৱা সময়ত যিদৰে তেওঁ পৰামৰ্শ মানি চলিছিল সেইদৰে এতিয়াও চলি আছে। মদখয় ৰাজদুৱাৰত বহি থকা দিনবোৰত ৰজাৰ কৰ্মচাৰী বিগঠন আৰু তেৰছ নামেৰে দুজন দুৱৰীয়ে খং কৰি আৰু চিঞৰি ৰজা অহছবেৰুছৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিলে। সেই কথা মদখয় তেতিয়া গম পালে। তেতিয়া তেওঁ ৰাণী ইষ্টেৰক জনালে। ইষ্টেৰে মদখয়ৰ হৈ ৰজাক সেই কথা ক'লে। সেই কথা বিচাৰ কৰি সত্য বুলি প্ৰমাণিত হোৱাৰ পাছত তেওঁলোক দুয়োকো ফাঁচী কাঠত ফাঁচি দিয়া হ'ল। সেই কথা ৰজাৰ সাক্ষাতে বংশাৱলীত লিপিবদ্ধ কৰা হ'ল।